ছাত্ৰ ছাত্ৰীসকল, আজি পাঠৰ দ্বিতীয়টো অংশ অৰ্থাৎ তৃতীয়টো পেৰেগ্ৰাফ তোমালোকলৈ আগবঢ়াবলৈ লৈছোঁ। গুৰুজনৰ প্ৰাতহে দক্ষিণ ভোজ ফন্দি সুহৃদয় সখা দৰ্শন জানি সন্তোষে আছে। গুৰুজনৰ ওচৰত সেৱা লোৱা দুয়োজন ব্যক্তিক শংকৰদেৱে দেখিছে আৰু তেওঁ সন্তোষ প্ৰকাশ কৰিছে। দেখি তাৰাতকী অবিদিত আছিল, একে বস্তু পূৰ্বৰে চীনৰ তেওঁ চদ্মে নৰভাই দেখাই মেঘৰ গম্ভীৰে মহাপুৰুষ গুৰু মধুৰ বাক্যে সুধিলে ৰামদাস আৰা কোন। মেঘৰ গুৰু গম্ভীৰ স্বৰেৰে মহাপুৰুষে তেওঁলোকক দেখাৰ পাছত মধুৰ বাক্যেৰে তেওঁ ৰামদাসক সুধিলে এওঁ কোন। বোলে বাপ বৰকণা কাঠৰ বেটা। তেতিয়া ৰামদাসে ক'লে যে বাপ, এইজন হৈছে বৰকণা কাঠৰ ল'ৰা। তেহে গুৰু বোলে অ মনোহৰী বাৰ বেটা। তেতিয়া শংকৰদেৱে চিনি পাই লগে লগে ক'লে, মাকৰ নামটো লৈ ক'লে, তাৰমানে এওঁ মনোহৰী বাইদেউৰ ল'ৰা। এমানৰ মৰধ হ'লনে, বাটে পন্থে লগ পালেও নিচিনো নেপা। এই কৈছে ইমান শকত তাপত ডাঙৰ হ'লনে যে বাটে পথে লগ পালেও মই চিনি নাপালোঁহেঁতেন। বোলে তোমাৰ প্ৰতাপ ৰায় আছে বোলে বাপ কৰি সোধা যায় কালৈ অমৰাৱতী ভুৱন হ'ব বেলবদ্ধ দুৰ্গোৎসৱ। তেতিয়া ক'লে যে কালিলৈতো দুৰ্গোৎসৱ আৰম্ভ হ'ব। পাছত শ্ৰী শংকৰদেৱে মুখ বাদ্য কৰিলে বোলে বাটকৰ্মৰ কথা কোনে সুধিছে। কি বাটকৰ্ম বোলা যায়, গণয়ে নাহি মূল কৰ্মহে। যে তেতিয়া কৈছে দুৰ্গোৎসৱৰ কথা শুনি বাকীখিনি কথা শংকৰদেৱে গমেই পালে। আৰু তেতিয়া ক'লে যে তোমালোকে বাটকৰ্ম মানে অসুখ বিসুখৰ বাট পটকে বা দন্ত্যাত হ'লে অসুখ বিসুখক বুজায় যে তোমালোকে অসুখ বিসুখ হৈছে, অসুখ বিসুখৰ প্ৰসংগলৈ আহিছা যে তোমালোককনো এই কথাটো কোনে সুধিছে। বাটকৰ্ম বোলা যায় অসুখ বিসুখৰ কথাটো এইটো স্বাভাৱিক এটা কথা। গতিকে ইয়াত তুমি কৰ্মহে কৰিব লাগিব, তোমাৰ কৰিবলগীয়া কাম আছে। তেহে অনেক প্ৰবৃত্তি আগম তৰ্ক নীতি ন্যায় কল্প স্বৰুদয় অনেক মাৰ্গৰ শ্লোক আনিব ধৰিলে। তাৰপিছত দুয়োজনৰ মাজত যুক্তি তৰ্ক আৰম্ভ হ'ল। শংকৰদেৱে প্ৰবৃত্তি আগম এনেকুৱা ধৰণৰ কিছুমান মাৰ্গ আছে, সেই মাৰ্গবিলাক বুজাবলৈ শ্লোকেৰে বুজাবলৈ ধৰিলে। শ্ৰী শংকৰদেৱ নিবৃত্তি ব্ৰাহ্মকণ্ঠৰ আনি খন্দি পেলাই এই নিবৃত্তিৰ বিষয়ে ক'বলৈ গৈ মাধৱদেৱে যি যুক্তি আগবঢ়াইছিলে সেইবিলাক শংকৰদেৱে একেচাতে খণ্ডন কৰিলে। হাংস ছাগ কাটি যিটো ৰুধিৰে কদৰ্ম কৰে, কৈছে যে হাঁহেই হওক ছাগলীয়ে হওক বলি দিয়াটো এটা অপৰাধ। তাৰ তেজেৰে কৰ্ম কৰিলে শৰীৰৰ পৰা বাতবিষ নাইকিয়া হৈ নাযায়। সি যে স্বৰ্গ যায় নৰকতনো কোন পৰে। যে যিসকলে সৎকৰ্ম কৰে তেওঁলোকে স্বৰ্গলৈ যায়, নৰকত কোনবিলাক পৰে বোলে নজানিহে ব্যাসে ক'লে। বোলে বেদৰ শাখা ব্যাসৰ ভাগৱত চন্দ্ৰ আগে জনকা। তোমালোকে এটা কথা জানিবা যে যিবিলাকে এনেকৈ বলি বিধানত বিশ্বাস কৰে বা জীৱ জন্তু বধ কৰে সেই তেজেৰে সেৱা পূজা কৰে তেওঁলোকেহে নৰকত স্থান পায়। বোলে বেদৰ শাখা ব্যাসৰ ভাগৱত চন্দ্ৰ আগে জানক। প্ৰথমতে তোমালোকে বেদখনৰ কথা জানিব লাগিব, ভাগৱতখনৰ কথা জানিব লাগিব। সূৰ্য আগে বন্তি, বন্তিৰ আমি প্ৰজ্বলন কৰোঁ সেই বন্তি সূৰ্যৰ দৰে। আগম কৰি ব্যাসৰ মন কন্ধাৰ বিহীনে নায়ে সাগৰে ফুৰাদি মন অথিৰ হ'ল। আৰু প্ৰবৃত্তি বা নিবৃত্তি এইবিলাক মাৰ্গৰ কথা কোৱাৰ পিছতে আগম নিগম এনেকুৱা ধৰণৰ কথাবিলাকো শংকৰদেৱে বুজাই দিলে। আৰু কথাখিনি শুনাৰ পিছত মাধৱদেৱে যুক্তিৰে সেই কথাখিনি খণ্ডন কৰিব নোৱাৰিলে, মনটো অথিৰ হ'ল। নাৰদক অন্ধাৰ ভাগৱতে বঠা ধৰি ক'লে যে ভাগৱতত যি কথা আছে সেই অনুসৰি অজ্ঞান অথিৰ ঢৌ বতাচ নিৰ্মল হৈ জড় চৈতন্য মায়া সবাকে দেখিলে, যে এইবোৰ আমি যে বলি বিধান কৰোঁ বা জীৱ জন্তুক বলি দিওঁ এইবিলাক হৈছে অজ্ঞানতাৰ ফল, যে আমি নিজকে চিনি নাপাওঁ কাৰণে আমি এনেধৰণৰ কথাত বিশ্বাস কৰোঁ। এই শ্লোকটো মাতি পেলাই তেওঁ ক'লে, এইমতে আন তাৰা খণ্ডে প্ৰবৃত্তি নিবৃত্তি তিনি পোহৰ বেলি বাট কৰিলে, তিনি পোহৰ বেলি তিনিটা পোহৰত এই প্ৰবৃত্তি নিবৃত্তিৰ বিষয়ে বুজাবলৈ চেষ্টা কৰি থাকিল। আৰু শ্ৰী শ্ৰী শংকৰদেৱ তৰুমূল শ্লোক আনিলে, তৰুমূল শ্লোক আনিলে আৰু তৰুমূল নিষেন নৃপন্তি এনেকৈ এটা শ্লোক মাতিলে। এই শ্লোক মাতি অৰ্থৰ দৃষ্টান্ত ক'লে যে প্ৰাণৰ ভোজনে ইন্দ্ৰিয় তুষ্ট, আমি প্ৰাণটোক আমি সন্তুষ্ট কৰিব লাগিব। প্ৰাণে যদি উপযুক্ত আহাৰ গ্ৰহণ কৰিব পাৰে তেতিয়াহে ইন্দ্ৰিয়বিলাক সন্তুষ্ট হয়। ৰতিচ অলংকাৰে কচালে শিৰ নহ'লে অশোভন, এইমতে চাৰ্চিলত সেৱা কৰিলে ভংগগৈ। এই গোটেই যুক্তিখিনি কোৱাৰ পাছত মাধৱদেৱে তেওঁৰ চৰণত সেৱা ল'লে, বোলে বৰাৰ পো যোৱানে এতিয়া? গোটেইখিনি কথা শুনাৰ পিছত সুধিলে বৰাৰ পো এতিয়া তুমি যোৱাগৈনে? বোলে বাপ নযাওঁৱে, বোলে বাপ মই নাযাওঁ আৰু। বোলে দেখোঁ আহিও সেৱা কৰিলা, এতিয়াও সেৱা কৰিলা কিয়? যে তুমি পোনে আহিও সেৱা কৰিছিলা, এতিয়া যাবৰ সময়তো সেৱা কৰিলা। চতুৱাটা বোলে আগে যি কৰিলোঁ, তেতিয়া মাধৱদেৱে ক'লে প্ৰথমতে যি কৰিলোঁ বৰভূঞা বিষয় মানি, সেয়া মই আপোনাক এটা বিষয়া হিচাপে বৰভূঞা হিচাপে আপোনাক সেৱা জনাইছিলোঁ। এতিয়া যি কৰিছোঁ, এতিয়া শেষত মই যি সেৱা আপোনালৈ আগবঢ়াইছোঁ, অভয় পাদ পংকজত বিক্ৰয় জীৱ কৰি গুৰুমানি আপোনাৰ শ্ৰীচৰণত মই শৰণ লৈছোঁ, আৰু সেইকাৰণেই এতিয়া যোৱাৰ সময়ত এইটো সেৱা আগবঢ়াইছোঁ। পাছে দুয়োজনা বিদায় লৈ গধূলি ভৰাৰী ডুবিলৈ গ'ল। তাৰপিছত শংকৰদেৱৰ পৰা বিদায় লৈ দুয়োজন বৈনায়কৰ লগত মাধৱদেৱ দুয়ো ভৰাৰী ডুবিলৈ গ'ল। পাছদিনা মাহ চাউল জৰা পোৱা গোৱা পাণ বস্ত্ৰ হবিছে গৈ বস্তু লভিছে। তাৰ পিছদিনাখন মাহ চাউল গোৱা পাণ বস্ত্ৰ সকলো লৈ আহি শৰণ ল'লেহি। আহি দিন চাৰি আছে আহিনৰ পূজাৰ সময়ত গৈ ৰাম ৰাম গুৰুক নিছেহি। প্ৰসাদৰ নৈবেদ্য ধুৱাই কটাই বিষ্ণু পূজা কৰাইছে, বোলে অন্য দেৱে নামে ফুলপাতো নিদিবা। তেতিয়া যেতিয়া শৰণ ল'লে তেতিয়া শংকৰদেৱে ক'লে, অন্য দেৱতাৰ নামত ফুলপাত একোকে তোমালোকে নিদিবা, কাৰণ ঈশ্বৰ একেজনেই, যে তেওঁৰ চৰণত নৈবেদ্য আগবঢ়োৱা মানেই শতকোটি দেৱতাই সেই নৈবেদ্যৰ পৰশ পায়। গতিকে ভগৱান এজনেই আৰু তেওঁৱে হৈছে বিষ্ণু, তেওঁক উপাসনা কৰিবা মনৰ ভিতৰত, বোলে সজ কৰি যোৱা কীৰ্তন উজাগালে যে তুমি কীৰ্তন কৰিবা, প্ৰসাদ ভাঙি চৰুতকৈ আনিলে গুৰুঠালৈ, বোলে বৰাৰ পো এহাক ইৱাক দহু লৰিবৰ নৌ নহয়, বোলে বাফি নহয়, ৰাজাৰ হেংদাং পাত্ৰৰ কি, বোলে কিনো, বোলে বিষ্ণু নৈবেদ্যহে, যে এতিয়া তুমি কি আনিছা? তেতিয়া সুধিলে, বিষ্ণুৰ কাৰণে মই নৈবেদ্যহে আনিছোঁ, তাক আমি কিয় কৰিম, অন্য দেৱ দেৱতাক আমি কিয় পূজা কৰিম? বোলে কালি লগ পাই গৈ একচিত নিচেই বিষ্ণুত পুঁজি প্ৰসাদ আনিছে। তেতিয়া ৰামদেৱে বুজাই দিলে যে কালি আপোনাৰ শৰণ লোৱাৰ পাছত তেওঁ নিজেই বিষ্ণুক উপাসনা কৰিছে আৰু তাৰেই প্ৰসাদ আপোনালৈ আনিছে, এই গৃহস্থীহে বুজাব নাপায়লোঁ। বোলে তেওঁক খালি মাধৱদেৱে বিয়া বাৰু কৰোৱা নাছিল, সেইকাৰণে তেওঁৰ সংসাৰৰ জ্ঞানহে তেওঁক দিব নোৱাৰিলোঁ। বোলে ৰামানন্দৰ মাক থাৱানী স্নান কৰি ল'ম, পাছে সৌ শুদ্ধি স্নান গুৰি হোৱাকৈ প্ৰসাদ চুতা এটাকো দিলে, আই ঠাকুৰ ভকতকুটি ভোজন কৰিলে, সকলোকে সেই প্ৰসাদ দিলে। বিৰলে দুয়োজনা গুৰু আলচী এক সিদ্ধান্ত কৈছে, দুয়োজনে এটা সিদ্ধান্তত উপনীত হ'ল, এক বুঢ়া বুঢ়ী স্বৰ্ণ আৰণ্যত গৃহপুত্ৰ হ'ল, সি সম্বন্ধ ধৰোঁ বুঢ়া বুঢ়ী বুলি। পাছে দুয়ো আলচী বোলে, আই বোপাই দুয়ো দুইক বোলো ই ল'ৰা শুনি তেহে ভুল ধৰে, যে মানে সংসাৰ কি সেই বিষয়েও শংকৰদেৱে মাধৱদেৱক ক'লে, কিন্তু তেওঁ সেই সংসাৰৰ দায়িত্ব মানিব নিবিচাৰিলে। ই ল'ৰা শুনি তেহে বোলে ধৰে, এতেকে বৰাৰ পো শিষ্য গুৰু ভাও দেখালেহে ধৰিব আভুৱা জীৱ, যে তুমি যদি মোক শিষ্য হৈছা তেতিয়াহ'লে তুমি সেই শিষ্যৰ দায়িত্ব ভাৰ ল'ব লাগিব। সেইব্য হ'ল গুৰুজন, তেওঁ সেৱক, সেৱকৰ ভাৱ ল'লে চতুৱা এটা। তেতিয়া মাধৱদেৱে সেৱকীৰ ভাৱ ল'লে, আগে বস্তু তিনিটিহে অচিল গুৰুজনকে পূবে চাৰি পোৱা খেৰকৈ দেখাই সেৱকত। নিতে কৃষ্ণ কথা শুনে দুবেলা আহি গৈ, দুইবেলা তেওঁ আহে, মাধৱদেৱে আহি কৃষ্ণ কথা শুনি ঘূৰি যায়গৈ। গুৰুজন ভোজনকৈ এফেৰি শুৱে আৰু শংকৰদেৱে ভোজন কৰাৰ পাছত অকণমান জিৰণি লয়। চুতুৱাটা আহি ৰৈ বহি থাকেহি। আৰু তেতিয়া শংকৰদেৱৰ কথা লগত কথোপকথন কৰিবৰ আশাৰে মাধৱদেৱ আহি বহি থাকেহি। গুৰু বোলে, ৰামানন্দৰ মাক মাধৱ বান্ধৱ আহিলে আমাক জগাবা। শংকৰদেৱেও কয় যে, যদি মাধৱদেৱ আহে মোক জগাই দিবা। পাছে হৰিপ্ৰিয়া আপি জগাই হৈ বোলে, আটা মাধৱ বান্ধৱ আহি ৰৈ আছে, উঠা যাওক। উঠি বোলে, আমি জানো মাধৱ বান্ধৱ বুলি, তানো কালিৰ চোৱা তই জানিলি কি কয়। শংকৰদেৱক তেওঁৰ পৰিবাৰে জগাই দিয়ে যে মাধৱদেৱ আহি ৰৈ আছেহি বুলি। তেতিয়া শংকৰদেৱে কয়, মই জানো জানো মাধৱ বান্ধৱ আহিছে বুলি, কালিৰ ল'ৰা হৈ আজি তেওঁ কেনেকৈ সকলো বুজি পোৱা হ'ল এইবুলি মুখত চুম্বন কৰিলোঁ। এনেকৈ তেওঁক মুখত চুম্বন কৰি আদৰি সাদৰি ল'লে। মই প্ৰত্যেকটো শব্দৰ অৰ্থ বা শাৰীৰ অৰ্থ মই ক'ব পৰা নাই, কিন্তু আমি, মই আগতেও কৈছোঁ যে গদ্যশৈলীৰ বিষয়েহে আমি যিহেতু প্ৰধানকৈ লিখিব লাগিব, পাঠটোৰ মূল ভাৱটো জানিব লাগিব আৰু গদ্যশৈলীৰ উদাহৰণ দিব লাগিব। গতিকে আমি নুবুজা কথাখিনি বাদ দিলেও গদ্যশৈলীৰ উদাহৰণ দিবলৈ বহুত বাক্য ইয়াত আছে, তোমালোকে সেইখিনি ভালদৰে চাবা। সৰু সৰু বাক্যবোৰ উদাহৰণস্বৰূপে দিবলৈ যত্ন কৰিবা আৰু সেইখিনি উদাহৰণ দিলেই তোমালোকৰ, মই ভাবোঁ, পাঠটো সম্পূৰ্ণ হ'ব। আজি ইয়াতে মই পাঠটো শেষ কৰিছোঁ। ধন্যবাদ।